গীতমালা একৈশ অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে ডাউদৰ ৰচিত গীত। হে যিহোৱা, তোমাৰ শক্তিত ৰজাই আনন্দ কৰে। তুমি তেওঁক উদ্ধাৰ কৰিলে তেওঁ কেনে আনন্দিত হয়। তুমি তেওঁৰ মনৰ বাঞ্ছা পূৰ কৰিলা, তুমি তেওঁৰ ওঠৰ নিবেদন অগ্ৰাহ্য নকৰিলা। চেলা। তুমি তেওঁলৈ মংগলৰ নানা আশীৰ্বাদ আনিলা, তুমি তেওঁ মূৰত নিভাঁজ সোণৰ কিৰীতি দিলা। তেওঁ তোমাৰ পৰা দীৰ্ঘায়ু জীৱন বিচাৰিলে, তাতে তুমি তেওঁক তাক দিলা। তুমি তেওঁক অনেক আয়ুস দিলা, তোমাৰ সাহায্যত তেওঁৰ গৰিমা মহান হয়। তুমি তেওঁৰ ওপৰত মৰ্যাদা আৰু প্ৰতাপ ৰাখিছা, তুমি তেওঁক চিৰস্থায়ী আশীৰ্বাদ দান কৰিছা। তোমাৰ উপস্থিতিৰ আনন্দেৰে তুমি তেওঁক আনন্দ দান কৰিছা, কিয়নো ৰজাই জিহুৱাৰ ওপৰতে ভৰসা কৰে। সৰ্বোপৰি জনাৰ দয়াই তেওঁক লৰচৰ নকৰিব, তোমাৰ হাতেই তোমাৰ সকলো শত্ৰুবোৰক বিচাৰি পাব, তোমাৰ সোঁহাতে তোমাক ঘীণ কৰা সকলক বিচাৰি পাব। তোমাৰ প্ৰকাশৰ কালত তুমি তেওঁলোকক এক অগ্নিময় জুইশালৰ নিচিনা কৰিবা। জিহুৱাই নিজৰ ক্ৰোধত তেওঁলোকক গ্ৰাস কৰিব, অগ্নিয়ে তেওঁলোকক দহন কৰিব। পৃথিৱীৰ বুকুৰ পৰা তেওঁলোকৰ বংশধৰসকলক তুমি ধ্বংস কৰি পেলাবা, মনুষ্যৰ মাজৰ পৰা তেওঁলোকৰ সন্তানসকলক উচ্ছন্ন কৰিবা। যদি তেওঁলোকে তোমাৰ বিৰুদ্ধে দুষ্ট মন্ত্ৰণা কৰে, যদি অপকৰ্মৰ পৰিকল্পনা কৰে, তেওঁলোক সফল হ'ব নোৱাৰিব, কিয়নো তুমি তেওঁলোকৰ মুখৰ ফালে লক্ষ্য কৰি যেতিয়া তোমাৰ ধনুত কাঁড় জুৰিবা, তেতিয়া তুমি তেওঁলোকক পলাই যাবলৈ বাধ্য কৰিবা। হে জিহুৱা, তুমি নিজ পৰাক্ৰমেৰে উঠা, আমি তোমাৰ পৰাক্ৰমৰ গীত গাম আৰু প্ৰশংসাৰ গান কৰিম।